চিরে পবিত্র খ্যানাতে উজ্জ্বলি উঠা খ্রিস্টর জ্যোতি।
নমস্কার, আমার ত্রাণকর্তা মহান প্রভু যীশুর নামত আপনাকে ভক্তিবচন অনুষ্ঠানলৈ স্বাগতম জানাইছো। এয়া মুকলি কৰিছো ঈশ্বৰৰ জীৱিত বাক্যৰ ধাৰাবাহিক অনুষ্ঠান ভক্তিবচন। আপোনাৰ জীৱনত যদি শান্তি পাব বিচাৰে, তেন্তে এয়া ঈশ্বৰৰ বাক্যৰ শান্তনা বাক্য ভক্তি বচন। গতিকে আহক আজিৰ শিক্ষা শুনো।
আমাৰ পৰম পবিত্ৰ প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা, আপোনাৰ ভালনে বাৰু? আশা কৰোঁ আমাৰ মহান পিতা পৰমেশ্বৰৰ মহান অনুগ্ৰহত আপুনি ভালে কুশলে আছে। প্ৰিয় শ্ৰোতা, আপুনি আমাৰ এই অনুষ্ঠান নিয়মিতভাৱে শুনি আছেনে বাৰু? অনুষ্ঠান শুনি কেনে পাইছে আমালৈ বাৰু কেতিয়াবা চিঠি লিখি জনাইছেনে? অনুগ্ৰহ কৰি আমালৈ দুষাৰিমান লিখি পঠিয়াবচোন। আমাৰ ঠিকনা
ভক্তিবচন টি ডব্লিউ আৰ ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70, গুৱাহাটী 78100001। ভক্তিবচন টি ডব্লিউ আৰ ইণ্ডিয়া, পোষ্টবক্স নম্বৰ 70, গুৱাহাটী 78100001। আমাৰ ৱেবছাইট www.radio882.com।
প্ৰিয় শ্ৰোতা, আমি বাৰু বাইবেলৰ কোনখন পুস্তকৰ অধ্যয়ন চলাই আছো? আমি আজি কিছুদিন ধৰি বাইবেলৰ শেষৰখন পুস্তক অৰ্থাৎ প্ৰকাশিত বাক্য নামৰ পুস্তকখন অধ্যয়ন কৰি আছো, নহয়নে বাৰু? আপুনি বাৰু আমাৰ এই অনুষ্ঠান শুনি আছেনে নাই? যোৱা অনুষ্ঠানটো শুনিছিলনে? যোৱা অনুষ্ঠানত আমি কি আলোচনা কৰিছিলোঁ আপোনাৰ মনত আছেনে বাৰু? আমি যোৱা অনুষ্ঠানত এই প্ৰকাশিত বাক্য পুস্তকৰ প্ৰথম অধ্যায়ৰ 18 নম্বৰ পদলৈকে পঢ়ি আমাৰ আলোচনা আগবঢ়াইছিলোঁ। গতিকে আমি আজিৰ অনুষ্ঠানত 19 নম্বৰ পদৰ পৰা আমাৰ আলোচনা আৰম্ভ কৰিব খুজিছোঁ। আহকচোন আমাৰ আজিৰ অধ্যয়ন আৰম্ভ কৰাৰ আগতে আমাৰ পৰম পিতা পৰমেশ্বৰৰ ওচৰত প্ৰাৰ্থনাত মূৰ্ণত কৰোঁ হওক। হে আমাৰ স্বৰ্গত থকা অসীম দয়ালু পিতৃ ঈশ্বৰ, প্ৰভু, তোমাৰ গৌৰৱ মহিমা পৰাক্ৰমৰ তুলনা নাই। তুমি সৰ্বজ্ঞানী, সৰ্বব্যাপী, সৰ্বশক্তিমান ঈশ্বৰ। তোমাৰ প্ৰেম আৰু অনুগ্ৰহতেই আমি ভৰসা কৰি তোমাৰ কাষ চাপিছোঁ। তোমাক বিশেষভাৱে ধন্যবাদ জনাওঁ, কাৰণ তুমি তোমাৰ একেজাত পুত্ৰ যীশুখ্ৰীষ্টকে আমালৈ পঠালা যাতে তেওঁত বিশ্বাস কৰি আমি পৰিত্ৰাণ পাব পাৰোঁ, অনন্ত জীৱন লাভ কৰিব পাৰোঁ। এতিয়া প্ৰভু, আমি বিশেষভাৱে প্ৰাৰ্থনা কৰিছোঁ তুমি আমাক সহায় কৰা যাতে তোমাৰ বাক্যৰ নিগৃঢ় তত্ত্ব আমি বুজি পাব পাৰোঁ। এই অনুষ্ঠান শুনি থকা প্ৰতিজন শ্ৰোতাৰ আগত তুমি নিজকে প্ৰকাশ কৰা, তেওঁলোকক তোমাৰ মাত শুনিবলৈ দিয়া, কিয়নো এই প্ৰাৰ্থনা আমাৰ মহান প্ৰাণকৰ্তা মৃত্যুঞ্জয় প্ৰভু যীশুখ্ৰীষ্টৰ নামত আগবঢ়াইছোঁ। আমেন। প্ৰিয় শ্ৰোতা, আহক এতিয়া আমি প্ৰকাশিত বাক্য পুস্তকৰ 1 নম্বৰ অধ্যায়ৰ 19 নম্বৰ পদৰ পৰা আমাৰ আলোচনা আৰম্ভ কৰোঁ। পাচনি জোহনে প্ৰভুৰ দিনত অৰ্থাৎ দেওবাৰে পাত্মদ্বীপত আত্মাত থকা অৱস্থাত কিছুমান দৰ্শন পাইছিল। সেইবোৰ দেখি তেওঁ প্ৰভু যীশুৰো দৰ্শন পাইছিল আৰু সেই গৌৰৱময় ৰূপত প্ৰভুক দেখি তেওঁ ভয় খাইছিল আৰু একেবাৰে মৰাৰ নিচিনাকৈ প্ৰভু যীশুৰ ভৰিত দীঘল দি পৰিছিল। তেতিয়া প্ৰভু যীশুৱে নিৰ্ভয় দি তেওঁক কৈছিল, ভয় নকৰিবা, মই প্ৰথম আৰু শেষ, মই জীয়াই থকা জনা, মই মৃত হলো আৰু এতিয়া অনন্তকাললৈকে জীয়াই আছো, মৃত্যুৰো আৰু পৰলোকৰো চাবিকাঠি মোৰ হাততে আছে, গতিকে তুমি ভয় নকৰিবা। প্ৰভু যীশুৱে জোহনক আৰু কি কি ক'লে সেই কথা আমি এতিয়া চাম, বাইবেলৰ পৰা পাঠ কৰি দিম। আপোনাৰ বাইবেলখন মেলি লৈছেনে বাৰু? পাঠ কৰি দিছোঁ প্ৰকাশিত বাক্য প্ৰথম অধ্যায় 19 নম্বৰ পদ, এনেদৰে লিখা আছে, এতেকে তুমি যি যি দেখিলা আৰু যি যি আছে আৰু ইয়াৰ পাছত যি যি হ'বলৈ উদ্যত আছে সেই সকলোকে লিখা। এই প্ৰকাশিত বাক্য পুস্তকত থকা কথাবোৰৰ তিনিটা প্ৰধান ভাগ আছে, অতীত, বৰ্তমান আৰু ভৱিষ্যৎকালৰ কথা। আমি যিমানেই এই পুস্তকখন অধ্যয়ন কৰি যাম সিমানেই এই কথাবোৰ ভালদৰে বুজি পাম। প্ৰভু যীশুৱে পাচনি জোহনক কৈছে, এতেকে তুমি যি যি দেখিলা সেই সকলোকে লিখা। এই পৰ্যন্ত জোহনে কি কি দেখিলে বাৰু? আমি মনত ৰখা উচিত যে এই পুস্তকখন হৈছে খ্ৰীষ্টকেন্দ্ৰিক। গৌৰৱময় প্ৰভু যীশুখ্ৰীষ্টই এই পুস্তকখনৰ মূল বিষয়। সেই অশ্বাৰোহী চাৰিজন নাইবা সেই মহাক্লেশৰ দহটা পাত্ৰ নাইবা সেই পশুকেইটাৰ ওপৰত আপোনাৰ দৃষ্টি থিৰ কৰি নাৰাখিব, সেইবোৰ ঘটি থাকিব, কিন্তু আপোনাৰ দৃষ্টি থিৰ কৰি ৰাখক প্ৰভু যীশুখ্ৰীষ্টত। তেওঁই অতীত আছিল, তেওঁই এতিয়াও আছে আৰু তেওঁই ভৱিষ্যতেও থাকিব। তেওঁ কালি, আজি আৰু সদাকাললৈকে একেই আছে আৰু থাকিব। জোহনে তেওঁৰ বিষয়ে দেখা দৰ্শনৰ কথা লিখিব লাগে বুলি ইয়াত কোৱা হৈছে। আৰু যি যি আছে, কি কি আছে বাৰু? ইয়াত মণ্ডলীৰ সৈতে জড়িত কথাবোৰৰ বিষয়ে কোৱা হৈছে। মণ্ডলীৰ বিষয়বোৰ, প্ৰভু যীশুৰ স্বৰ্গাৰোহণৰ আজি 2000 বছৰ পাছতো আমি আছো তেওঁৰ বিশ্বাসী লোকৰ মণ্ডলী হিচাপে। মণ্ডলীৰ বিষয়ে কথাবোৰ দ্বিতীয় আৰু তৃতীয় অধ্যায়ত লিপিবদ্ধ কৰা হৈছে। আৰু ইয়াৰ পাছত যি যি হ'বলৈ উদ্যত আছে, এয়া প্ৰভু যীশুৰ বিশেষ কাৰ্যসূচীৰ কথা কোৱা হৈছে। আমি দেখিবলৈ পাম যে খ্ৰীষ্টীয় বিশ্বাসীসকলৰ মণ্ডলী স্বৰ্গলৈ যাব আৰু এই পৃথিৱীৰ পৰা মণ্ডলীক উঠাই লৈ যোৱাৰ পাছত যি যি ঘটনা পৃথিৱীত ঘটিব আমি সেইবোৰ দেখা পাম। প্ৰভু যীশুৰ সেই বিশেষ কাৰ্যসূচীৰ কথা আমি পঢ়িবলৈ পাম 4 নম্বৰ অধ্যায়ৰ পৰা 22 নম্বৰ অধ্যায়লৈকে। এতিয়া 20 নম্বৰ পদটো পঢ়ি দিছো, মোৰ সোঁহাতত যি 7টা তৰা দেখিলা তাৰ আৰু 7টা সোণৰ দীপাধাৰৰ নিগৃঢ় তত্ত্ব লিখা। সেই 7টা তৰাই 7 মণ্ডলীৰ দূত আৰু সেই 7টা দীপাধাৰেই 7 মণ্ডলী। লিখিলেনে প্ৰিয় শ্ৰোতা? পাচনি জোহনে যেতিয়া কিবা বিশেষ চিন বা প্ৰতীক ব্যৱহাৰ কৰিছে তাৰ অৰ্থটো আমাক জনাই দিছে, যাতে সেই চিনে কি বুজায় আমি জানিব পাৰোঁ। য'ত তেওঁ কোনো চিন ব্যৱহাৰ কৰা নাই তাত তেওঁ আক্ষৰিক অৰ্থতেই কথাবোৰ বুজাইছে। 7টা তৰা আৰু 7টা দীপাধাৰৰ নিগৃঢ় তত্ত্ব। বাইবেলত নিগৃঢ় তত্ত্ব মানে অতি পবিত্ৰ গুপুত কথা যিটো আগতে প্ৰকাশ কৰা হোৱা নাই। এই কথাটো পাচনি জোহনক জনোৱাৰ আগতে আন কাকো জনোৱা হোৱা নাছিল, সেইবাবে এইটো নিগৃঢ় তত্ত্ব। এই নিগৃঢ় তত্ত্বটো হৈছে পাচনি জোহনে যি দেখিছিল সেই বিষয়ে। তেওঁ সেই গৌৰৱময় ৰূপত প্ৰভু যীশুক দেখিছিল। আপুনি হয়তো সুধিব পাৰে, কিয় পৌলেও দেখোন গৌৰৱময় প্ৰভু যীশুক দেখিছিল সেই দম্মেচকলৈ যোৱা বাটত এৰা, কিন্তু পাচনি পৌলেনো কি দেখিছিল? পঢ়ি দিছো, শুনিবচোন। হে মহাৰাজ, দুপৰীয়া বাটৰ মাজত সূৰ্যৰ ৰশ্মিতকৈও দীপ্তিমান এটা পোহৰ আকাশৰ পৰা মোৰ আৰু মোৰ লগত যাত্ৰা কৰাবিলাকৰ চাৰিওফালে প্ৰকাশিত হোৱা দেখিলোঁ। পাচনিবিলাকৰ কৰ্ম 26:13 আমি সূৰ্যলৈ চাব নোৱাৰোঁ। আমি ভাবোঁ পাচনি পৌলেও সেই প্ৰবল মহিমা গৌৰৱেৰে পূৰ্ণ প্ৰভু যীশুখ্ৰীষ্টলৈ চাব পৰা নাছিল। তেওঁ পোহৰ দেখিছিল আৰু সেয়া প্ৰভু যীশু বুলি বুজি পাইছিল। সেই পোহৰে তেওঁক কিছুদিনৰ কাৰণে অন্ধ কৰি ৰাখিছিল। গতিকে আচলতে জোহনেহে সেই গৌৰৱময় প্ৰভু যীশুৰ পূৰ্ণ ৰূপ প্ৰথমতে দেখিছিল বুলি আমি ক'ব পাৰোঁ। সেই সাতোটা তৰাই হৈছে সাত মণ্ডলীৰ দূত। তৰাই ক্ষমতা কৰ্তৃত্বক বুজায়। যিহুদা পত্ৰত 13 অবিশ্বাসী বা বিশ্বাসৰ পৰা খহি পৰা লোকসকলক ভ্ৰমণকাৰী তৰাস্বৰূপ বুলি কোৱা হৈছে। দূত মানে আচলতে বাৰ্তাবাহক, খবৰ কঢ়িয়াই অনা ব্যক্তি। মানুহো হ'ব পাৰে, স্বৰ্গদূতো হ'ব পাৰে। দূতে স্বৰ্গদূতকো বুজাব পাৰে, সেইটো আমি সহজে বুজি পাওঁ। কিন্তু দূতে কোনো ঠাইৰ লোকবিলাকৰ নেতা তথা শিক্ষককো বুজাব পাৰে। ইয়াত মণ্ডলীসমূহৰ দূত মানে সেই সাতোটা মণ্ডলীৰ স্থানীয় পালককো বুজাব পাৰে। সেই সাতোটা মণ্ডলীৰ বিষয়ে আমি পাছৰ অধ্যায় দুটাত পঢ়িবলৈ পাম। আৰু সেই সাতোটা দীপাধাৰেই সাতোটা মণ্ডলী। সেই দীপাধাৰ সাতোটাই এছিয়া মাইনৰৰ সেই সাতোটা মণ্ডলীক বুজায়। এই মণ্ডলীকেইটাৰ কথা আমি পাছৰ অধ্যায় দুটাত পঢ়িবলৈ পাম। আকৌ এইকেইটাই প্ৰভু যীশুৰ সমগ্ৰ মণ্ডলীকেই বুজায়। সকলো খ্ৰীষ্টীয় বিশ্বাসীৰ সমষ্টিয়েই হৈছে মণ্ডলী, আৰু এই মণ্ডলীৰ মূৰ হৈছে খ্ৰীষ্ট, আৰু মণ্ডলী হৈছে খ্ৰীষ্টৰ শৰীৰ। এতিয়া আমি প্ৰকাশিত বাক্য পুস্তকৰ সেই অংশটোত প্ৰৱেশ কৰিম য'ত আমি পাওঁ খ্ৰীষ্টীয় মণ্ডলীৰ কথা, 2 আৰু 3 অধ্যায়। এই মণ্ডলী খ্ৰীষ্টৰ শৰীৰ। তেওঁ মণ্ডলীক ইমান প্ৰেম কৰিলে যে মণ্ডলীৰ কাৰণে নিজৰ প্ৰাণ দিলে ক্ৰুচৰ ওপৰত। এই মণ্ডলীক পিতৃ ঈশ্বৰেই দিছিল খ্ৰীষ্টক। এই মণ্ডলীৰ কাৰণেই প্ৰভু যীশুৱে বিশেষ প্ৰাৰ্থনা কৰিছিল। সেই প্ৰাৰ্থনা আমি পাওঁ যোহনে লিখা শুভবাৰ্তাৰ 17 অধ্যায়ত। কিন্তু 3 অধ্যায়ৰ পাছত আমি মণ্ডলীৰ বিষয়ে উল্লেখ নাপাওঁ। 4 অধ্যায় পৰ্যন্ত মণ্ডলীৰ বিষয়ে 19 উল্লেখ কৰা হৈছে। কিন্তু 4 অধ্যায়ৰ পৰা 20 অধ্যায় পৰ্যন্ত মণ্ডলীৰ কথা এবাৰো উল্লেখ কৰা হোৱা নাই। গতিকে এই বিশেষ সময়ছোৱাত মণ্ডলী বাৰু ক'ত থাকিব? মণ্ডলী নিশ্চয় পৃথিৱীত নাথাকে, কাৰণ তেতিয়া মণ্ডলীক পৃথিৱীৰ পৰা উঠাই নিয়া হ'ব। ইয়াত উল্লেখ কৰা 7টা মণ্ডলীৰ কথাখিনিয়ে বাৰু কি বুজায়? সেই বিষয়ে 3 ধৰণৰ ব্যাখ্যা আৰু বিশেষ অৰ্থ আছে। প্ৰথমটো হৈছে সমসাময়িক। সেই কথাখিনিয়ে জোহনৰ দিনৰ মণ্ডলীসমূহৰ কাৰণে বিশেষ বাৰ্তা কঢ়িয়াই আনিছিল। সেই 7টা মণ্ডলী সেই সময়ত আছিল। সেই মণ্ডলীকেইটাৰ বিষয়ে জোহনে জানিছিল খুব ভালদৰে। সেই মণ্ডলীকেইটা থকা ঠাইৰ এতিয়া ভগ্নাৱশেষ আছে। সেই মণ্ডলীবোৰক সেই সময়ত জোহনে ভালদৰে জানিছিল। সেই মণ্ডলীৰ স্থানীয় পৰিস্থিতিৰ কথা জানিছিল আৰু সেই মণ্ডলীকেইটালৈ ইয়াত লিখা হৈছিল। দ্বিতীয়তে সামগ্ৰিক। ইয়াৰ প্ৰতিটো মণ্ডলীয়ে আচলতে খ্ৰীষ্টীয় মণ্ডলীৰ এখন সামগ্ৰিক ছবি দাঙি ধৰে। যদিও একোটা বিশেষ বিশেষ মণ্ডলীক সম্বোধন কৰি কথাবোৰ লিখা হৈছিল, কিন্তু কথাবোৰ আজিও সকলো খ্ৰীষ্টীয় মণ্ডলীৰ কাৰণে প্ৰযোজ্য। ইয়াৰ মাজেদি আজিও খ্ৰীষ্টীয় মণ্ডলীয়ে বাৰ্তা পায়, বিশেষ শিক্ষা পায়। অৰ্থাৎ ইয়াত পৰ্গামত থকা খ্ৰীষ্টীয় মণ্ডলীলৈ যিখিনি কথা লিখা হৈছিল, সেই কথাখিনিয়েও আজি পৃথিৱীৰ যিকোনো ঠাইৰ মণ্ডলীকে কথা কয়। লগতে আপোনাক, মোক আৰু প্ৰতিজন খ্ৰীষ্টীয় বিশ্বাসীক বিশেষভাৱে কথা কয়। মুঠতে এই মণ্ডলীসমূহৰ কাৰণে লিখা কথাখিনি আমাৰ সকলোৰে কাৰণে বিশেষভাৱে প্ৰযোজ্য। তৃতীয়তে, সেই সাতোটা মণ্ডলীৰ কথাখিনিয়ে মণ্ডলীৰ ইতিহাসকো বুজায়। মণ্ডলীৰ ইতিহাস, পঞ্চাছদিনীয়া পৰ্বৰ দিনাখন এই পৃথিৱীত খ্ৰীষ্টীয় মণ্ডলী আৰম্ভ হৈছিল, আৰু সেই মণ্ডলীক এদিন এই পৃথিৱীৰ পৰা উঠাই লৈ যোৱা হ'ব প্ৰভু যীশুখ্ৰীষ্টৰ দ্বাৰা। সেই আৰম্ভণিৰ পৰা সেই বিশেষ দিনটোলৈকে খ্ৰীষ্টীয় মণ্ডলীৰ ইতিহাসৰ বিশেষ এটা বিৱৰণ আমি পাওঁ এই সাতোটা মণ্ডলীলৈ লিখা কথাখিনিৰ মাজেদি। মণ্ডলীৰ ইতিহাসৰ সাতটা বিশেষ যুগ বা অৱস্থা আছে। ইফিচিয়া মণ্ডলীয়ে বুজায় পাচনীসকলৰ দিনৰ মণ্ডলীক, আনহাতে লাইলেকিয়া মণ্ডলীয়ে বুজায় বিশ্বাসৰ পৰা খহি পৰা মণ্ডলীৰ কথা। এই মণ্ডলী সম্বন্ধে থকা ভাৱবাণীমূলক কথাখিনিয়ে ইতিমধ্যেই ফলিয়াই যোৱা খ্ৰীষ্টীয় মণ্ডলীৰ ইতিহাসক বুজায়। প্ৰায়খিনি কথা মণ্ডলীৰ ইতিহাসত ইতিমধ্যে ঘটি গৈছে। গতিকে আমি এই দ্বিতীয় আৰু তৃতীয় অধ্যায়ত যিখিনি কথা পঢ়িবলৈ পাম সেইখিনি গুৰুত্বপূৰ্ণ। প্ৰভু যীশুৱে মণ্ডলীসমূহলৈ লিখা কথাখিনিৰ এটা বিশেষ সাদৃশ্য আমি দেখা পাওঁ। তেওঁ মণ্ডলীসমূহলৈ লিখা প্ৰতিখন চিঠিৰ একোটা বিশেষ ধৰণৰ ৰূপ আছে। প্ৰথমটো মণ্ডলীলৈ লিখা চিঠিখনৰ আৰম্ভণিতে গৌৰৱময় প্ৰভু যীশুৰ বিষয়ে অলপ উল্লেখ কৰা আমি দেখা পাওঁ। অৱশ্যে প্ৰতিখন চিঠিতেই তেওঁৰ বিষয়ে একোটা বিশেষ কথা উল্লেখ কৰা হৈছে। দ্বিতীয়তে, প্ৰতিখন চিঠি সেই মণ্ডলীৰ দূতৰ প্ৰতি সম্বোধন কৰি লিখা হৈছিল। এই মণ্ডলীৰ দূত মানে আমি মণ্ডলীৰ পালক বা শিক্ষক বুলিও ধৰিব পাৰোঁ। তৃতীয়তে, তেওঁ চিঠিখনৰ আৰম্ভণিতে কৈছে, তোমাৰ কৰ্ম মই জানো এইবুলি। অৱশ্যে সেই কৰ্ম সম্বন্ধে প্ৰভু যীশুৱে বিশেষ প্ৰশ্ন উঠোৱাও আমি দেখা পাওঁ দুখন চিঠিৰ ক্ষেত্ৰত। চতুৰ্থতে, প্ৰথমতে প্ৰভু যীশুৱে মণ্ডলীক অলপ প্ৰশংসা কৰিছে, কিন্তু তাৰ পাছত দুখ আঙুলিয়াই দিছে। সেইটো তেওঁৰ পদ্ধতি, কিন্তু তাৰ ব্যতিক্ৰম আমি দেখা পাওঁ স্মৰণা আৰু ফিলাডেলফিয়াৰ মণ্ডলীৰ কাৰণে তেওঁ দোষাৰোপ কৰি একো কথা কোৱা নাই। স্মৰণা মণ্ডলী আছিল শ্বহীদৰ মণ্ডলী, গতিকে প্ৰভু যীশুৰ পৰা তেওঁলোকে কোনো ধৰণৰ সমালোচনা পোৱা নাই। আৰু ফিলাডেলফিয়াৰ মণ্ডলী আছিল শুভবাৰ্তা ঘোষণা কৰা মণ্ডলী, তেওঁলোকে খ্ৰীষ্টৰ শুভবাৰ্তা বিলাইছিল। তেওঁলোকৰ বিৰুদ্ধে প্ৰভু যীশুৱে একো কথা কোৱা নাছিল। আনহাতে বিশ্বাসৰ পৰা ভ্ৰষ্ট হোৱা লাইডেকীয়া মণ্ডলীৰ প্ৰতি প্ৰভু যীশুৱে একো প্ৰশংসাৰ কথা কোৱা নাছিল। পঞ্চমতে, আৰু প্ৰতিখন চিঠিৰ সামৰণিত এনেদৰে কোৱা হৈছে, যাৰ কাণ আছে তেওঁ তাক শুনক। প্ৰকাশিত বাক্য পুস্তকৰ এই দ্বিতীয়টো প্ৰধান ভাগত আমি পাওঁ যি যি আছে সেই কথা, অৰ্থাৎ খ্ৰীষ্টীয় মণ্ডলীৰ সৈতে জড়িত কথা। এই সাতোটা মণ্ডলীলৈ লিখা সাতোখন চিঠি হৈছে প্ৰভু যীশুৱে একো একোটা মণ্ডলীলৈ লিখা একো একোটা বাৰ্তা। সেই সময়ত চিঠি লিখা আৰু সঘনাই ভ্ৰমণ কৰাটো এটা নিয়মৰ নিচিনা আছিল। ৰোমীয়া সাম্ৰাজ্যৰ চাৰিওপিনে সুন্দৰ সুন্দৰ পথ আছিল। এই চিঠিকেইখন কিন্তু প্ৰভু যীশুখ্ৰীষ্টই সেই মণ্ডলীকেইটালৈ পোনে পোনে লিখা চিঠি আছিল। কিন্তু এই চিঠিকেইখন পাচনীসকলে খ্ৰীষ্টীয় মণ্ডলীসমূহলৈ লিখা চিঠিকেইখনৰ নিচিনা নাছিল। এই সাতোটা মণ্ডলী প্ৰভু যীশুখ্ৰীষ্টই বিশেষভাৱে কিয় বাছি লৈছিল বাৰু? কাৰণ এই মণ্ডলীকেইটা সেই সময়ৰ ৰোমীয়া সাম্ৰাজ্যৰ অতি গুৰুত্বপূৰ্ণ ঠাইত অৱস্থিত আছিল, কাৰণ সেই ঠাইখিনি আছিল পূব আৰু পশ্চিমৰ দেশবিলাকৰ মিলন ক্ষেত্ৰ। সেই ঠাইখিনিতেই অতি উন্নত সভ্যতাই গা কৰি উঠিছিল। সেই অঞ্চলতেই হিত্তিয়াবিলাকে আনুমানিক খ্ৰীষ্টপূৰ্ব 2000 চনমানত ইফিছ নগৰ স্থাপন কৰিছিল। স্মৰণাও তেওঁলোকেই স্থাপন কৰিছিল বুলি আমি পঢ়িবলৈ পাওঁ। পৰ্গা তাৰ বহু পাছত আৰু তাৰ পাছত থুৱাতিৰা আৰু চাৰ্ডি স্থাপিত হৈছিল। সেই নগৰবোৰ মহাবীৰ আলেকজেণ্ডাৰৰ দিনত অতি উন্নত হৈ উঠিছিল আৰু সেই অঞ্চলতেই এনাটলীয় সভ্যতা আৰু গ্ৰীক সভ্যতা মিলিত হৈছিল। সেই এনাটলীয়াবিলাকৰ দেৱ দেৱীবিলাক আছিল বিভিন্ন জীৱ জন্তু আদিৰ আকৃতিৰ আৰু আনহাতে গ্ৰীকসকলৰ দেৱ দেৱীবোৰ মানুহৰ আকৃতিৰ আছিল। ইফিছ আছিল এখন অতি সুন্দৰ ঠাই। বগা বগা মাৰ্বল পাথৰেৰে নিৰ্মিত সুন্দৰ সুন্দৰ ঘৰ অট্টালিকাৰে ভৰা আছিল এই ইফিছ নামৰ নগৰখন। সেই সময়ত প্ৰায় 2 লাখমান মানুহ এই ইফিছ নগৰত বাস কৰিছিল। প্ৰভু যীশুখ্ৰীষ্টৰ শুভবাৰ্তাৰ যথেষ্ট প্ৰভাৱ সেই নগৰখনত পৰিছিল। সেই নগৰখনৰ বন্দৰৰ মুখতে 4টা প্ৰকাণ্ড প্ৰকাণ্ড স্তম্ভ আছিল আৰু তাত ক্ৰুছ খোদিত কৰা আছিল। সেই স্তম্ভ 4টাৰ এটা আছিল মঠি, এটা মাৰ্ক, এটা লোক আৰু আনটো জোহনৰ প্ৰতি উৎসৰ্গিত। অৱশ্যে সেই ঠাইত এতিয়া এটা স্তম্ভহে অক্ষত অৱস্থাত আছে। প্ৰিয় শ্ৰোতা, প্ৰভু যীশুখ্ৰীষ্টৰ শুভবাৰ্তাৰ প্ৰভাৱ ইমান প্ৰবল আছিল যে বহুতো প্ৰাচীন মন্দিৰ গীৰ্জাঘৰলৈ পৰিৱৰ্তিত কৰা হৈছিল। পাচনি পৌল আৰু পাচনি জোহনৰ বিশেষ পৰিচৰ্যাৰ ফলস্বৰূপে সেই অঞ্চলত বহুসংখ্যক লোক খ্ৰীষ্টীয় বিশ্বাসলৈ আহিছিল। বহুত সংখ্যক লোকে প্ৰভু যীশুখ্ৰীষ্টক নিজৰ জীৱনৰ ত্ৰাণকৰ্তা আৰু প্ৰভু বুলি গ্ৰহণ কৰিছিল। পাচনি পৌলৰ সকলোতকৈ সফল পৰিচৰ্যা সেই ইফিছ অঞ্চলতেই হৈছিল বুলি অনুমান কৰিব পাৰি। আমি পাচনিৰ কৰ্ম 19 নম্বৰ অধ্যায়ৰ 10 নম্বৰ পদটো পঢ়ি দিম। এইদৰে দুবছৰলৈকে কৰিলত এছিয়াত বাস কৰা সকলো যিহুদী আৰু গ্ৰীকবিলাকেও প্ৰভুৰ বাক্য শুনিবলৈ পালে। অৰ্থাৎ সেই পৰিচৰ্যাৰ যোগেৰে, পাচনি পৌল আৰু জোহনৰ সেই পৰিচৰ্যাৰ যোগেৰে সকলোৱে শুভবাৰ্তা শুনিবলৈ পাইছিল। অৱশ্যে আমি এই কথা ক'ব পাৰোঁ যে শুভবাৰ্তা শুনিবলৈ পোৱা সকলো লোকেই নিশ্চয় বিশ্বাস কৰা নাছিল, সেই বিষয়ে নিশ্চয় সন্দেহ নাই। কিন্তু খ্ৰীষ্টীয় মণ্ডলীৰ ইতিহাসত এইটো অতি প্ৰভাৱশালী আৰু সফল পৰিচৰ্যা আছিল বুলি অনুমান কৰিব পাৰোঁ। প্ৰিয় শ্ৰোতা, প্ৰকাশিত বাক্য পুস্তকৰ 2 আৰু 3 অধ্যায়ত আমি পাম প্ৰভু যীশুখ্ৰীষ্টই এই 7টা মণ্ডলীলৈ বিশেষভাৱে পঠোৱা বাৰ্তাৰ কথা। সেই কথা আমি পৰৱৰ্তী অনুষ্ঠানত আলোচনা কৰিম। আজিলৈ ইমানতেই সামৰিব খুজিছো, কিন্তু শেষ কৰাৰ আগতে এটা কথা মনত পেলাই দিব খুজিছো। প্ৰভু যীশুৱে আজিও আমাক প্ৰত্যেককে কিবা নহয় কিবা ক'ব বিচাৰে, কিবা জনাব বিচাৰে। তেওঁৰ বিশ্বাসী হিচাপে আমি তেওঁৰ সৈতে সহভাগিতা ৰক্ষা কৰি তেওঁৰ সেই মাত শুনি থাকিবলৈ যত্ন কৰি থকা উচিত। অৱশ্যে আমি এই কথাও মনত ৰখা উচিত যে কেৱল শুনোতা নহয় পালন কৰোতা হ'বলৈও আমি চেষ্টা কৰি থকা উচিত, নহয়নে বাৰু? আপুনি বাৰু প্ৰভু যীশুৰ মাত শুনি আছেনে? প্ৰভু যীশুৰ সৈতে আপোনাৰ সহভাগিতা আপুনি ৰক্ষা কৰি আছেনে? আজি বাৰু প্ৰভু যীশুৱে আপোনাক কি কৈছে? প্ৰভু যীশুৰ কথামতে আপুনি চলিবলৈ জীৱনত সংকল্প কৰিছেনে? প্ৰভু যীশুৰ আজ্ঞাসমূহ আপুনি বাৰু পালন কৰি আছেনে? চিন্তা কৰি চাওকচোন। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন।
আৰু একো নিবিচাৰো, যিচু তোমাৰ অবিহনে আজিবোৰ এই জীৱন, আৰু একো নিবিচাৰো।
ইমান পৰে আপুনি ভক্তিবচন অনুষ্ঠানটি শুনিলে।
এই বিষয়ে আপোনাৰ মতামত জানিবলৈ পালে আমি নথৈ আনন্দিত হ'ম। আমি প্ৰস্তুত কৰা বাইবেল অধ্যয়নৰ আন চিডিসমূহ পাব বিচাৰিলেও আমালৈ লিখক।
অনুষ্ঠানটি শুনি কেনে পালে আমালৈ চিঠি লিখি জনাবচোন। অনুষ্ঠানত প্ৰচাৰ কৰা কোনো কথা বুজিব লগা থাকিলেও আমালৈ লিখক।
আমাৰ ঠিকনা
ভক্তিবচন,
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100 1।
ঠিকনাটো আৰু এবাৰ কৈছো, ভক্তিবচন,
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100 1। আমাৰ ইমেইল এড্ৰেছটো হৈছে assamese@radio882.com। আমাৰ ৱেবছাইট www.twr.in।
আপুনি টেলিফোনৰ মাধ্যমেৰে আমাক যোগাযোগ কৰিব পাৰে। আমাৰ টেলিফোন নম্বৰটো হৈছে 03-61-260-4671। ফোন নম্বৰটো আকৌ এবাৰ কৈছো, 03-61-260-4671। আজিৰ অনুষ্ঠানটি ইমানতে সামৰিছো। ঈশ্বৰৰ শান্তি আৰু অনুগ্ৰহ আপোনাৰ লগত থাকক। ধন্যবাদ।
প্ৰতিদিনে বহন কৰা অসহনীয় বুজাব, সেয়েহে কেনেকৈ যিচু তোমাৰ প্ৰেমতে থাকোঁ, সেয়েহে কেনেকৈ যিচু তোমাৰ প্ৰেমতে থাকোঁ, যিচু তোমাৰ অবিহনে আজি মোৰ এই জীৱন, আৰু একো নিবিচাৰোঁ। I don't know.